নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। পাঁচদিনীয়া ভ্ৰমণসূচীৰে বৌলেণ্ড স্বায়ত্তশাসিত অঞ্চলত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন সমীক্ষা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকখনত মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে অৰুণোদয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, এটিকলি দুটিপাত ইত্যাদি আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ উপৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, বিধায়ক গোবিন্দ বসুমতাৰী আৰু চৰণ বড়োকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডাঃ শৰ্মাই বৈঠকত আঁচনিসমূহৰ সুফল বিটিআৰৰ সৰ্বস্তৰৰ যোগ্য হিতাধিকাৰীসকলে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক আহ্বান জনায়। বৈঠকৰ পূৰ্বে এখন সংবাদমেলত ডঃ শৰ্মাই অৰুণোদয় আঁচনিত জিলাখনৰ 2000 পৰিয়ালক নতুনকৈ সামৰি লোৱা হ'ব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ 1,07,000 মহিলা আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত প্ৰায় 2000 যুৱক যুৱতীক 5,000 টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। একেদৰে এটিকলি দুটিপাত আঁচনিৰ অধীনতো চাহ শ্ৰমিকসকলৰ 5,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। 5,000 পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি ওদালগুৰিত জানিবলৈ দিয়ে। ছেপ্টেম্বৰত BTC পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ দুৰ্গা পূজাৰ পূৰ্বে ফলাফল ঘোষণা কৰা হ'ব বুলি তেওঁ সংবাদমেলত সদৰি কৰে। ভূটানৰ পৰা ওদালগুৰি, তামোলপুৰ আৰু বাক্সা জিলালৈ পাইপলাইনযোগে খোৱাপানীৰ ব্যৱস্থা কৰা হ'ব বুলিও ডঃ শৰ্মাই অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কাইলৈ তামোলপুৰ, 5 জুলাইত বাক্সা, 6 জুলাইত চিৰাং আৰু 7 জুলাইত কোকৰাঝাৰ ভ্ৰমণ কৰিব। 5 জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু 5টা মণ্ডলৰ কৰ্মকৰ্তাৰ সৈতে BTC নিৰ্বাচন সম্পৰ্কত তেওঁ মত বিনিময় কৰিব। বাক্সা জিলা প্ৰশাসনে এই কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। মৰিগাঁও জিলাৰ লাহৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত 60টাৰো অধিক বাসগৃহ জাহ গৈছে। আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপুত্ৰৰ খহনীয়া আজি এসপ্তাহ ধৰি অব্যাহত থকাত প্ৰতিদিনে অঞ্চলটোৰ ৰাইজে মাটি ভেটি হেৰুৱাবলগীয়া হৈছে। অঞ্চলটোত থকা এটা 30 বছৰ পুৰণি মছজিদো জাহ গৈছে। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু লাহৰিঘাটৰ বিধায়ক আছিফ নাজাৰে ইতিমধ্যে অঞ্চলটো পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল যদিও ই এতিয়াও কাৰ্যকৰী হোৱা নাই। জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাও আধৰুৱা হৈ থকা বুলি আমাৰ সংবাদদাতাই জনাইছে। উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় ভাষাসমূহক ডিজিটেল মাধ্যমত উপলব্ধ কৰাৰ ক্ষেত্ৰত অগ্ৰণী পদক্ষেপ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত আজিৰে পৰা 3-দিনীয়াকৈ পাৰ্ট অফ স্পীচ টেগিং ফৰ নৰ্থ ইষ্ট ইণ্ডিয়ান লেংগুৱেজেছ শীৰ্ষক এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কৰ্মশালা উদ্বোধন কৰি উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা ক্ষুদ্ৰ ভাষিক গোটসমূহৰ ভাষাৰ সুৰক্ষা তথা প্ৰসাৰৰ ক্ষেত্ৰত ডিজিটেল প্ৰয়োগৰ গুৰুত্ব আৰু আলোকপাত কৰে। ভাষা কেৱল যোগাযোগৰ মাধ্যমেই নহয়, বৰং ই হৈছে ভাষিক গোট একোটাৰ সাংস্কৃতিক ঐতিহ্যৰ অন্যতম বাহক বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে ভাষাভিত্তিক গৱেষণাৰ ক্ষেত্ৰত এই কৰ্মশালাই ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে। কামৰূপ জিলাৰ অন্তৰ্গত বুকুৰ হাহিম অঞ্চলত অসম আৰু মেঘালয়ৰ জৰীপ দল, প্ৰশাসনিক বিষয়া আৰু কৰ্মচাৰীসকলে 2খন ৰাজ্যৰ সীমাস্তম্ভ স্থাপনৰ কাম আৰম্ভ কৰিছে। হাহিমৰ ৰংথালি গাঁৱৰ পৰা গিজাং নৈৰ পাৰে পাৰে স্তম্ভ স্থাপনৰ কাম আৰম্ভ হৈছে। ৰাজ্য দুখনৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত বিবদমান এলেকাসমূহ চিহ্নিত কৰা হৈছিল। ৰাজ্য চৰকাৰৰ GST বিভাগে কালি মাজনিশাৰে পৰা ধুবুৰীৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ ফাঁকিৰ বিৰুদ্ধে অভিযান চলায়। চহৰখনৰ এনে একাংশ প্ৰতিষ্ঠানে সামগ্ৰী আৰু সেৱা কৰ ফাঁকি দি ব্যৱসায় কৰি অহা বুলি অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অভিযান চলোৱা হয়। আমাৰ ধুবুৰীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এনে অভিযানৰ অংশ হিচাপে ধুবুৰীৰ নিউ ঘাটত থকা এটা ডেম্পত অভিযান চলাই বিভাগীয় দলটোৱে ভালেমান নথি পত্ৰ জব্দ কৰে। বৰপেটাৰ বহৰী সত্ৰৰ বনগয়াগিৰি আশ্ৰমত কাইলৈৰ পৰা 9-দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। উষা কীৰ্তন আৰু ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া ভাগৱত পাঠৰ কাৰ্যসূচীত বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামীয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীত ধৰ্মালোচনা সভাৰ লগতে ভাগৱতৰ ব্যাখ্যাৰ ব্যৱস্থাও কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।